আদি পুস্তক 33 অধ্যায়। যাকোব আৰু এছৌৰ পুনৰ মিলন। তাৰ পাছত যাকোবে দেখিলে যে এছৌৱে 400 মানুহ লগত লৈ আগুৱাই আহি আছে। তেওঁ তেতিয়া লেয়া, ৰাহেল আৰু দুজনী দাসীৰ মাজত সন্তানসকলক ভাগ কৰি দিলে। দুইজনী দাসী আৰু তেওঁলোকৰ সন্তানসকলক তেওঁ প্ৰথমে ৰাখিলে, তাৰ পাছত ৰাখিলে লেয়া আৰু তেওঁৰ সন্তানসকলক, অৱশেষত ৰাহেল আৰু যোচেফক ৰাখিলে। তেওঁ নিজে সকলোৰে আগে আগে গ'ল। ককায়েকৰ ওচৰ নোপোৱালৈকে তেওঁ মাটিত উবুৰি হৈ 7 বাৰ প্ৰণিপাত কৰিলে। তেতিয়া এছৌৱে তেওঁৰ ওচৰলৈ দৌৰি আহি তেওঁ সাবুতি ধৰিলে, ডিঙিত ধৰি সাবুতি চুমা খালে আৰু তাৰ পাছত দুয়োৰে কান্দিবলৈ ধৰিলে। পাছত এছৌৱে চকু তুলি মহিলা আৰু সন্তানসকলক দেখি সুধিলে, তোমাৰ লগত এওঁলোক কোন? যাকোবে ক'লে, ঈশ্বৰে অনুগ্ৰহ কৰি আপোনাৰ দাসক এই সকলো সন্তান দিলে। তেতিয়া দাসী দুজনীয়ে নিজৰ সন্তানসকলৰ সৈতে আগবাঢ়ি গৈ প্ৰণিপাত কৰিলে। তাৰ পাছত লেয়াই তেওঁৰ সন্তানসকলক লৈ আগবাঢ়ি আহি প্ৰণিপাত কৰিলে। শেষত যোচেফ আৰু ৰাহেলেও আগুৱাই গৈ প্ৰণিপাত কৰিলে। এছৌৱে ক'লে, মই যি দলবোৰক লগ পালোঁ সেই সকলো কিহৰ বাবে? যাকোবে ক'লে, সেইবোৰ মোৰ মালিকৰ দৃষ্টিত অনুগ্ৰহ পাবৰ বাবে। তেতিয়া এছৌৱে ক'লে, ভাই, মোৰ যথেষ্ট আছে, তোমাৰ যি আছে সেয়া তোমালৈকো থাকক। যাকোবে ক'লে, নহয় নহয়, মই মিনতি কৰি কৈছো, যদি আপোনাৰ দৃষ্টিত মই অনুগ্ৰহ পাইছো তেন্তে মোৰ হাতৰ পৰা উপহাৰ গ্ৰহণ কৰক, কিয়নো আপুনি মোক গ্ৰহণ কৰিছে আৰু অৱশ্যে মোৰ বাবে আপোনাৰ মুখ দেখা ঈশ্বৰৰ মুখ দেখাৰ দৰে। বিনয় কৰোঁ, আপোনালৈ অনা মোৰ উপহাৰ গ্ৰহণ কৰক, কিয়নো ঈশ্বৰে মোক প্ৰচুৰ দয়া কৰিছে আৰু মোৰ যথেষ্ট আছে। যাকোবে এইদৰে কাবৌ কাকুতি কৰাত এছৌৱে তাক গ্ৰহণ কৰিলে। পাছত এছৌৱে ক'লে, আহা, আমি আমাৰ পথত যাওঁ হওক, মই তোমাৰ আগে আগে যাম। যাকোবে তেওঁক ক'লে, মোৰ মালিকেতো জানেই যে এই ল'ৰা ছোৱালীবোৰৰ বয়স বেছি নহয় আৰু মোৰ লগত থকা মেৰ চাক গৰু জাকবোৰৰ পিয়া খোৱা পোৱালিও আছে। যদি ততাতৈয়া কৰি সিহঁতক এটা দিনো লৈ যোৱা হয় তেন্তে আটাইবোৰ মৰি যাব। তাতোকৈ বৰং মোৰ মালিকে তেওঁৰ এই দাসৰ আগেৰে যাওক, মই চেৰিত মোৰ প্ৰভুৰ ওচৰলৈ গৈ নাপাওঁ মানে মোৰ আগত থকা পশুধন আৰু ল'ৰা ছোৱালীবোৰে যাব পৰাকৈ মই অধিক ধীৰে ধীৰে যাব লাগিব। এছৌৱে ক'লে, তেন্তে মোৰ লগৰ কিছুমান মানুহ তোমাৰ লগত থৈ যাওঁ। কিন্তু যাকোবে ক'লে, তাৰ কি প্ৰয়োজন? মোৰ মালিকৰ পৰা মই যি দয়া পাইছো সেয়ে মোলৈ যথেষ্ট। পাছত এছৌৱে সেইদিনাই চেৰিৰ ফাললৈ নিজ বাটে উভতি গ'ল। যাকোবে যাত্ৰা কৰি চুকটলৈ গ'ল। তেওঁ নিজৰ কাৰণে তাত এটা ঘৰ সাজিলে আৰু তেওঁ পশুবোৰৰ কাৰণে আশ্ৰয়ৰ চালিঘৰ সাজিলে। এই নিমিত্তে সেই ঠাইৰ নাম চুকুট চালিঘৰ হ'ল। ছিখিম নগৰত যাকোব। পৰ্দন অৰামৰ পৰা যাকোবে কুশলে আহি কনান দেশৰ ছিখিম নগৰ পালে। তাতে তেওঁ নগৰ ওচৰত নিজৰ তম্বু তৰিলে। পাছত তেওঁ নিজৰ তম্বুৰ তৰা মাটিডোখৰ ছিখিমৰ বাপেক হমুৰৰ সন্তানসকলৰ পৰা কিনি ল'লে। সেই ঠাইত তেওঁ এটা যজ্ঞ বেদী স্থাপন কৰি তাৰ নাম এল এলুহে ইজৰাইল ৰাখিলে।